গীতমালা 118 অধ্যায়। যীহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ অসীম প্ৰেম চিৰকাললৈকে থাকে। ইজৰাইলে কওক, তেওঁৰ অসীম প্ৰেম চিৰকাললৈকে থাকে। হাৰুণৰ বংশই কওক, তেওঁৰ অসীম প্ৰেম চিৰকাললৈকে থাকে। যীহোৱালৈ ভয় ৰাখোঁতাসকলে কওক, তেওঁ অসীম প্ৰেম চিৰকাললৈকে থাকে। মই সংকটৰ কালত যীহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ, যীহোৱাই মোক উত্তৰ দিলে আৰু এক বহল ঠাইত থলে। যীহোৱা মোৰ পক্ষত আছে, মই ভয় নকৰোঁ, মানুহে মোক কি কৰিব পাৰে। মোক সহায় কৰিবলৈ যীহোৱা মোৰ পক্ষত আছে, গতিকে মই মোৰ বিৰোধীবোৰৰ পৰাজয় দেখা পাম। মানুহৰ ওপৰত ভৰসা ৰখাতকৈ যীহোৱাত আশ্ৰয় লোৱাই ভাল। অধিপতিসকলৰ ওপৰত ভৰসা ৰখাতকৈ যীহোৱাত আশ্ৰয় লোৱাই ভাল। সমুদায় জাতিয়ে মোক আগুৰি ধৰিলে, মই যীহোৱাৰ অধিকাৰেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ। তেওঁলোকে মোক আগুৰি ধৰিলে, হয় মোক আগুৰি ধৰিলে, মই যীহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ। তেওঁলোকে মৌ মাখিৰ দৰে মোক বেৰি ধৰিলে, কাঁইটীয়া বনৰ জুইৰ দৰে ততালিকে তেওঁলোক নুমাই গ'ল। মই যীহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ। মই যেন পৰি যাওঁ তাৰ বাবে তেওঁলোকে মোক জোৰকৈ ঠেলা মাৰিছিল, কিন্তু যীহোৱাই মোক সহায় কৰিলে। যীহোৱা মোৰ বল আৰু প্ৰবল শক্তি, তেওঁৱেই মোৰ পৰিত্ৰাণ হ'ল। ধাৰ্মিকসকলৰ তম্বুত বিজয়ৰ আনন্দপূৰ্ণ ধ্বনি হ'ল। যীহোৱাৰ সোঁহাতে মহৎ কাৰ্য কৰিলে, যীহোৱাৰ সোঁহাত উত্তোলিত হ'ল, যীহোৱাৰ সোঁহাতে মহৎ কাৰ্য কৰিলে। মোৰ মৃত্যু নহ'ব, কিন্তু মই জীয়াই থাকিম, আৰু যীহোৱাই কৰা কাৰ্যবোৰ ঘোষণা কৰিম। যীহোৱাই মোক বৰকৈ শাস্তি দিলে, কিন্তু তেওঁ মোক মৃত্যুৰ হাতত উধাই নিদিলে। মোলৈ ধাৰ্মিকতাৰ দুৱাৰবোৰ মুকলি কৰি দিয়া, যাতে সেইবোৰৰ ভিতৰত সোমাই মই যীহোৱাৰ ধন্যবাদ কৰিব পাৰোঁ। এয়াই যীহোৱাৰ দুৱাৰ, ইয়াৰ মাজেদিয়েই ধাৰ্মিকসকল সোমায়। মই তোমাৰ ধন্যবাদ কৰোঁ, কিয়নো তুমি মোক উত্তৰ দিলা, তুমি মোৰ পৰিত্ৰাণ হলা। ঘৰ নিৰ্মাণকাৰীসকলে যি শিলক অগ্ৰাহ্য কৰিলে, সেয়ে সকলোতকৈ দৰকাৰী চুকৰ প্ৰধান শিল হৈ উঠিল। এয়া যীহোৱাৰে কাৰ্য, আমাৰ দৃষ্টিত অতি আচৰিত লাগে। এয়ে সেই দিন যিদিন যীহোৱাই নিৰূপণ কৰিলে, আহা আমি এই দিনত আনন্দ কৰোঁ আৰু উল্লাস কৰোঁ। হে যীহোৱা, মিনতি কৰোঁ, তুমি আমাক ৰক্ষা কৰা। হে যীহোৱা, আমি তোমাক মিনতি কৰোঁ, সফলতা দান কৰা, শুভ কৰা। ধন্য সেইজন যিজন যীহোৱাৰ নামেৰে আহিছে। আমি যীহোৱাৰ গৃহৰ পৰা তোমালোকক আশীৰ্বাদ কৰিছোঁ। যীহোৱাই ঈশ্বৰ আৰু তেওঁৱেই আমাক দীপ্তি দিলে। তোমালোকে বলিৰ পশুবোৰ ৰছীৰে যজ্ঞবেদীৰ হিঙলৈকে বান্ধা। তুমিয়ে মোৰ ঈশ্বৰ, মই তোমাৰ ধন্যবাদ কৰিম। তুমিয়ে মোৰ ঈশ্বৰ, মই তোমাৰ মহিমা কীৰ্তন কৰিম। তোমালোকে যীহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়, তেওঁৰ অসীম প্ৰেম চিৰকাললৈকে থাকে।